দ্বিতীয় বিবৰণ ছয় অধ্যায় ব্যৱস্থাৰ প্ৰধান আজ্ঞা। আপোনালোকৰ ঈশ্বৰ যীহোৱাই এইবোৰ আজ্ঞা, নিয়ম আৰু ব্যৱস্থা আপোনালোকক শিকাবৰ কাৰণে মোক নিৰ্দেশ দিলে, যাতে জৰ্দন নদী পাৰ হৈ যি দেশ আপোনালোকে অধিকাৰ কৰিবলৈ গৈ আছে, সেই দেশত আপোনালোকে সেইবোৰ পালন কৰি চলিব। আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালী আৰু তেওঁলোকৰ বংশধৰসকলে যেন আপোনালোকৰ ঈশ্বৰ যীহোৱালৈ ভয় ৰাখি মই দিয়া সকলো নিয়ম আৰু আজ্ঞাবোৰ গোটেই জীৱন কালত পালন কৰে, আৰু তাৰ ফলত আপোনালোকৰ আয়ুস যেন দীঘল হয়। সেয়ে হে ইজৰাইলীয়াসকল, মনোযোগেৰে শুনক আৰু সেইবোৰ মানি চলক। আপোনালোকৰ পূৰ্বপুৰুষসকলৰ ঈশ্বৰ যীহোৱাৰ শপত অনুসাৰে গাখীৰ মধু বোৱা দেশত আপোনালোকৰ যেন মংগল হয় আৰু আপোনালোক যেন বহুবংশ হয়। হে ইজৰাইলীয়াসকল, শুনক, আমাৰ ঈশ্বৰ যীহোৱা এজনেই। আপোনালোক সকলোৱে আপোনাৰ সকলো মন, সকলো প্ৰাণ আৰু সকলো শক্তিৰে সৈতে নিজ ঈশ্বৰ যীহোৱাক প্ৰেম কৰক। আজি মই আপোনালোকক দিয়া আজ্ঞাৰ সকলো কথা আপোনালোকৰ হৃদয়ত ৰাখিব লাগে। আপোনালোকে নিজৰ সন্তানসকলক যত্নেৰে সেইবোৰ শিকাব। আপুনি ঘৰত বহোতে বা বাটত যাওঁতে আৰু শুওঁতে বা উঠোঁতে সেইবোৰৰ বিষয়ে কথা বতৰা হ'ব। আপোনাৰ হাতত চিনস্বৰূপে সেইবোৰ বান্ধিব আৰু সেইবোৰ আপোনাৰ দুই চকুৰ মাজত ভূষণস্বৰূপ হ'ব লাগে। আপোনাৰ ঘৰৰ দুৱাৰৰ খুঁটাত আৰু বাহিৰৰ দুৱাৰত সেইবোৰ লিখি ৰাখিব। আপোনালোকৰ পূৰ্বপুৰুষ আব্ৰাহাম, ইছহাক আৰু যাকোবৰ আগত ঈশ্বৰ যীহোৱাই আপোনালোকক যি দেশ দিবলৈ শপত কৰিছিল, সেই দেশলৈ তেওঁ আপোনালোকক লৈ যাব। সেই ঠাইত এনে ডাঙৰ আৰু সুন্দৰ নগৰবোৰ আছে যাক আপোনালোকে সজা নাই। এনেধৰণৰ সকলো উত্তম দ্ৰব্যৰে ঘৰবোৰ পূৰ্ণ হৈ আছে, যিহক আপোনালোকে ভৰোৱা নাই। এনে নাদ আছে যিহক আপোনালোকে খনা নাই। এনে দ্ৰাক্ষাবাৰী জিত গছবোৰ আছে যিহক আপোনালোকে ৰোৱা নাই। তাত এই সকলো খাই তৃপ্ত হ'ব। কিন্তু সাৱধান হ'ব, আপোনালোকে যীহোৱাক যেন পাহৰি নাযায়,
যিজনে আপোনালোকক মিছৰ দেশৰ দাসত্বৰ
বন্ধন গৃহৰ পৰা বাহিৰ কৰি আনিলে। আপোনালোকে নিজ ঈশ্বৰ যীহোৱাক ভয় কৰিব, কেৱল তেওঁৰে আৰাধনা কৰিব আৰু তেওঁৰ নামেৰেই শপত খাব। আপোনালোকে আপোনালোকৰ চাৰিওফালে থকা জাতিবোৰৰ দেৱতাবোৰৰ পাছত নচলিব, কিয়নো আপোনালোকৰ মাজত থকা আপোনালোকৰ ঈশ্বৰ যীহোৱা নিজৰ মৰ্যাদা ৰখাত উদ্যোগী। আপোনালোকৰ ঈশ্বৰ যীহোৱাৰ ক্ৰোধ আপোনালোকৰ বিৰুদ্ধে জ্বলি উঠিব, তাতে তেওঁ পৃথিৱীৰ পৰা আপোনালোকক উচ্ছন্ন কৰিব। আপোনালোকে মৰ্চাত যেনেকৈ নিজ ঈশ্বৰ যীহোৱাক পৰীক্ষা কৰিছিল, তেনেকৈ তেওঁক পৰীক্ষা নকৰিব। আপোনালোকে নিজ ঈশ্বৰ যীহোৱাই আদেশ কৰা আজ্ঞা, শাসন প্ৰণালী আৰু নিয়মবোৰ অৱশ্যেই যত্নেৰে পালন কৰিব লাগিব। ঈশ্বৰ যীহোৱাৰ দৃষ্টিত যি যি ন্যায় আৰু সজ কাম আপোনালোকে তাকে কৰিব, তেহে আপোনালোকৰ মংগল হ'ব। আৰু যীহোৱাই যি দেশ দিম বুলি আপোনালোকৰ পূৰ্বপুৰুষসকলক শপত কৰিছিল, আপোনালোকে সেই উত্তম দেশ অধিকাৰ কৰিব। যীহোৱাৰ বাক্য অনুসাৰে আপোনালোকৰ আগৰ পৰা আপোনালোকৰ সকলো শত্ৰুক আপোনালোকে দূৰ কৰিব পাৰিব। ভৱিষ্যতে যেতিয়া আপোনালোকৰ সন্তানে সুধিব যে আমাৰ ঈশ্বৰ যীহোৱাই দিয়া আজ্ঞা, বিধি আৰু শাসন প্ৰণালীবোৰ অৰ্থ কি, তেতিয়া আপোনালোকে নিজ সন্তানক ক'ব, আমি মিছৰ দেশত হৰুণৰ দাস আছিলোঁ, পাছত ঈশ্বৰ যীহোৱাই ক্ষমতাশালী হাতেৰে মিছৰৰ পৰা আমাক উলিয়াই আনিলে। ঈশ্বৰ যীহোৱাই আমাৰ চকুৰ সন্মুখতে মিছৰলৈ, হৰুণ আৰু তেওঁ বংশলৈ মহৎ আৰু ভয়ংকৰ ক্লেশযুক্ত চিন আৰু অদ্ভুত লক্ষণ দেখুৱালে। সেই ঠাইৰ পৰা তেওঁ আমাক বাহিৰ কৰি আনিলে, যাতে যি দেশ দিম বুলি তেওঁ আমাক পূৰ্বপুৰুষসকলৰ আগত শপত কৰিছিল সেই দেশলৈ আনি তাক আমাক দিব পাৰে। আজিৰ দৰে সদায় আমাৰ মংগল হ'বলৈ আৰু আমাক জীয়াই ৰাখিবলৈ যিহুৱাই আমাক এই সকলো নিয়ম পালন কৰিবলৈ আৰু তেওঁ ভয় কৰি চলিবলৈ আজ্ঞা দিছে। আমি যদি নিজ ঈশ্বৰ যিহুৱাই আদেশ কৰা আজ্ঞাৰ দৰে তেওঁলৈ ভয় ৰাখি এই সকলো পালন কৰি সেইমতে কাৰ্য কৰোঁ, তেন্তে সেয়ে হ'ব আমাৰ ধাৰ্মিকতা।